وقال الذين لا يرجون لقاءنا لولا أنزل علينا الملائكة أو نرى ربنا لقد استكبروا في أنفسهم وعتوا عتوا كبيرا
আর যিহকলে আমাৰ সাক্ষাৎ কামনা নকৰে সিহঁতে কয় আমাৰ ওচৰলৈ ফৰিষ্টা কিয় অৱতীৰ্ণ কৰা নহয় অথবা আমি আমাৰ প্ৰতিপালকক দেখা নাপাওঁ কিয়। নিশ্চয় সিহঁতে সিহঁতৰ অন্তৰত অহংকাৰ পোষণ কৰিছে আৰু সিহঁতে জঘন্যভাৱে সীমা লংঘন কৰিছে।